বহুত ভাল লাগিলে, বহুত জানিবলগীয়া কথা কিছুমান আপুনি আমাক জনালে, যি সৰু সৰু কথা কিন্তু আমি আচলতে বিৰাটে মন কৰিবলগীয়া। আচলতে চকু এনেকুৱা এটা বস্তু যি আমি খুব ইগনৰ কৰি চলো আৰু যেতিয়ালৈকে নুভুগো আমি ডক্টৰৰ কাষ নাযাব। গতিকে ডক্টৰ, এতিয়া চলতে চলতে যিহেতু সময় হৈছে, কিন্তু আপোনাক ধন্যবাদ দিয়াৰ আপুনি চেম্বাৰো যাব লাগিব এতিয়া। গতিকে কি মেছেজ আগবঢ়াব মই শ্ৰোতাসকললৈ?
চকুটো ভগৱানে আটাইতকৈ মূল্যৱান সম্পদ। চশমাৰ প্ৰব্লেমে নহয়, চকুত বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। কেটেৰেক্ট হ'ব পাৰে, গ্লকোমা হ'ব পাৰে, ৰেটিনেল প্ৰব্লেম হ'ব পাৰে, ডায়েবেটিছ থাকিলে চকুৰ প্ৰব্লেম হ'ব পাৰে। গতিকে অকল চশমা চেকআপ কৰোঁ চকু চেকআপ নহয়, বছৰত এটলিষ্ট আমি এবাৰ চকুটো একদম ডিটেইলছ চেকআপ কৰাৰ খুবেই দৰকাৰ। চকুৰ প্ৰেচাৰ চেকআপ কৰা দৰকাৰ, চকুৰ ৰেটিনা চেকআপ কৰা দৰকাৰ, চকুত অন্য কিবা প্ৰব্লেম আছে নেকি সেইবোৰ মেচিনত চোৱাটো খুবেই দৰকাৰ। এদিন অন্তত বছৰ তোমাৰ ভগৱানে দিয়া আটাইতকৈ মূল্যৱান বস্তুটোৰ কাৰণে প্ৰেয়াৰ কৰিব লাগে।
And with that note, Doctor, thank you so much for giving your precious time.
Thank you.
Aru eta iyar loge loge somoy hobo, lekin ako boriya ra track play korar aru play korise eta apnar karone Prem Ratan Dhan Payo movie kor title track to artikale ke moy agborai chhoy ho amar guest 93.5 Red FM bajate raho.